Rumia Paz, when এইকাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে সৈতে আমাৰ শান্তি আছে আৰু যি অনুগ্ৰহত চিৰে আছো বিশ্বাসেৰে তেওঁৰ দ্বাৰাই সেই অনুগ্ৰহৰ ভিতৰলৈ সোমাবলৈ পাই ঈশ্বৰৰ মহিমাৰ ভাগি হবৰ আশাৰে উল্লাস কৰোঁ। অকল সেয়ে নহয় কিন্তু নানা লেখতো উল্লাস কৰোঁ, কিয়নো আমি জানো যে ক্লেশে ধৈৰ্যৰ প্ৰমাণ আৰু প্ৰমাণে আশা সাধন কৰে আৰু সেই আশাই লাজত নেপেলায়, কিয়নো আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ে ঈশ্বৰৰ প্ৰেম বাকী দিয়া হৈছে। কিয়নো ইতিপূৰ্বে যেতিয়া আমি দুৰ্বল আছিলো তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰ ভক্তিহীন লাভৰ নিমিত্তে আপোন প্ৰাণ দিলে। ধাৰ্মিক লোকৰ কাৰণে প্ৰায়ে কোনোজনে প্ৰাণ নিদিয়ে, সৎ লোকৰ কাৰণে প্ৰাণ দিবলৈকো কি জানে কোনোজনৰ হাত থাকিব পাৰে, কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে। কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে। এতিকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্মিক বুলি গণিত হোৱা কিমান অধিক গুণে আমি তেওঁৰ দ্বাৰাই ক্ৰোধৰ পৰা আমি ঈশ্বৰৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম, কিয়নো যেতিয়া শত্ৰু আছিলোঁ তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ দ্বাৰাই যদি আমি ঈশ্বৰৰ সৈতে মিল হ'লোঁ তেন্তে মিল হোৱাত কিমান অধিক গুণে তেওঁৰ জীৱনেৰে পৰিত্ৰাণ পাম। অকল সেয়ে নহয় যিজনাৰ দ্বাৰাই ঈশ্বৰে সৈতে এতিয়া সেই মিলন পালোঁ আমাৰ সেই প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰক উল্লাস কৰি আছো। প্ৰাৰ্থনা কৰোঁ প্ৰভু ঈশ্বৰ, এতিয়া আমি আকৌ আহিছোঁ তোমাৰ বাক্য পঢ়িবলৈ আৰু আকৌ তোমাৰ সহায় প্ৰয়োজন। প্ৰভু যেনেকে লিখা আছে ইয়াত তোমাৰ পবিত্ৰ আত্মাৰ দ্বাৰাই তোমাৰ প্ৰেম বাকী দিয়া আমাৰ অন্তৰত আমাৰ হৃদয়ত আমাক সহায় কৰে, বিশেষকৈ এই বিষয়ে পঢ়িবলৈ জানিবলৈ বুজিবলৈ তোমাৰ পুত্ৰৰ পুৰুষ মৃত্যু বলিদান প্ৰভু যীশুৰ এই সময়ত মোক সহায় কৰে, চবকে সহায় কৰি আত্মিকভাৱে যাতে আত্মিকভাৱে আমি বুজিব পাৰিম, খ্ৰীষ্টত চবে বিশ্বাস কৰিব পাৰিব। যীশুখ্ৰীষ্টৰ নামত আমেন। আজি মোৰ মূল বিষয় কি হ'ব, যীশুখ্ৰীষ্টৰ মৃত্যু। এঘাৰটা পদ পঢ়িছোঁ কিন্তু বিশেষকৈ তিনিটা পদ আমি পঢ়ি আমি চাম গভীৰভাৱে, এই ছয় সাত আৰু আঠ পদ বিশেষকৈ আমি পঢ়িম চাম কি কি আছে শিকিবলৈ যীশুখ্ৰীষ্টৰ মৃত্যুৰ বিষয়ে। যে আমার অভিপ্রায় এটা হলো যে যীশু খ্রিস্টর অভিপ্রায় কি দেখা যায়, প্রেম দেখা যায়, ঈশ্বরের প্রেম দেখা যায়, দেখা গেছে যীশু খ্রিস্টর মৃত্যু। এইটো মোর মূল বিষয়, যদি আমি যীশু খ্রিস্টর মৃত্যু চাও ঈশ্বর প্রেম দেখা যায়, ঈশ্বর প্রেম আমি দেখি, আমি আশা পাম ভবিষ্যতের কারণে। ঠিক আছে, তো এই এই ঘটনা এই এই পদ এই তিনিটা পদ যীশু খ্রিস্টর মানে বিষয়, যীশু খ্রিস্টর উপর, যীশু খ্রিস্টর মৃত্যু মাপি মানুষের কারণে, আমার কারণে, আর এই ক্রুশত থাকা মৃত্যু, যীশু খ্রিস্টর মৃত্যু হয়েছে মানে ইতিহাসের মানে সবচেয়ে গুরুত্বপূর্ণ ঘটনা, ডর ঘটনা। যে মানে এটা মই রাতেপুৱা উদাহরণ দিছিল, এটা এখন সিনেমা আছে লর্ড অফ দ্য রিংস বলে, এটা আঙ্গুটি আছে, পুনর আঙ্গুটি আছে, এই আঙ্গুটি এই সিনেমা আমি দেখিছো তিনিটা, তিনিখন আছে, কিন্তু এই তিনিখন সিনেমার মূল বিষয় হয়েছে এই আঙ্গুটি, এই আঙ্গুটি নষ্ট করব লাগিব, আর অন্তিমত মানে শেষ হওয়ার সিনেমা অন্তিমত প্রায় অন্তিমত পেলা দিয়া হয়ে যায় আর সব ঠিক হয়ে যাব। কিন্তু বহু ঘটনা ঘটে এই সিনেমা সিনেমাবর, বহু মানে বস্তু, বহু আলোচনা, বহু যুদ্ধ, বহু হেরি কথা হয়, কিন্তু মূল কিন্তু সব এই ঘটনালয় যায়, আর এই ঘটনা পড়া মানে আহে মানে এই ঘটনা এই আঙুটি পেলাই দিয়ে নষ্ট করা, এই আঙুটির বহু শক্তি আছে আর বৈশ্য বেয়া মানুষে ব্যবহার করে, বেয়া কাম করব বাক্যকে ব্যবহার করব বিচার, অন্তিমত বেয়া দিয়া হয়ে যায় আর নষ্ট হয়ে যায় আর সব ঠিক হয়ে যায়, বহু ঘটনা ঘটে। কিন্তু মূল কথা হল এই আঙুটি যেতিয়া পেলাই দিয়া হয়ে যায়, ঠিক তেনেকে এই বাইবেলত বহু কথা কথা আছে, বহু উপদেশ আছে, বহু হেৰি আছে, শিক্ষা আছে, বহু কাহিনী আছে, যুদ্ধৰ কাহিনী বহু কাহিনী আছে আর বহু শিক্ষা আছে, কিন্তু বাইবেলৰ মূল বিষয় হৈছে যীশু খ্রিস্টৰ ক্রুশ। এফালে যীশু খ্রিস্টৰ ক্রুশ হৈছে বাইবেলৰ মূল মূল কথা, মূল ঘটনা। সব যাক আশীর্বাদ আমি পাও সব যীশু খ্রিস্টর ক্রুশর পর আহে, আর আনকি পুরনি নিয়মত যাহিনী লিখা আছে সব যীশু খ্রিস্টর ক্রুশয় আমার দেখাই দিয়েছে, মানে আঙুলি দিয়েছে, আঙুলা দিয়েছে এই এই ক্রুশ বাইবেলের মূল কথা, মূল কথা যীশু খ্রিস্টর মৃত্যু ক্রুশর। তো আমি অলপ গভীরভাবে চাব লাগে এই তিনিটা পদ এই পুস্তকত, রোমিয়া পুস্তকত, রোমিয়া পুস্তক হয়েছে যীশু খ্রিস্টর শুভবার্তার উপর, আর এই পাঁচ পদ এই অধ্যায় হয়েছে রোমিয়া পুস্তকত থাকা প্রথমবার যে লেখকে প্রেম বলে কয়, প্রেমর বিষয় কয়। এই ইয়ার পর আমি প্রেমের বিষয়ে শিখব পারো, আর বিশেষ করে ঈশ্বরের প্রেম, কিন্তু গভীরভাবে চাব লাগিব, আর গভীরভাবে চালে গম পাব, গম পাওয়া যায়। তো কি করি, তিনটা মূল ভাগ থাকিব এই বার্তা, যে তিনটা ব্যক্তি বা তিনটা ভাগ আছে। প্রথমটো হল আমি, প্রথম কথাটো হল আমি, আমি লিখা আছে ইয়াত যেতিয়া আমি দুর্বল আছিল বা যেতিয়া আমি পাপী আছিল, লিখা আছে আমার বিষয়ে আমি। আর দ্বিতীয়টো হল যীশু খ্রিস্ট, লিখা আছে খ্রিস্ট, যেতিয়া দুর্বল আছিল তেতিয়া খ্রিস্টে উপযুক্ত সময় ঈশ্বর menjadi Kristen. Kristen lebih kuat dikasih. Ada orang yang buat Kristen lebih kuat dikasih. Dikasih kumpul. Apa? Kita Kristen amaloi dia pernah Roman di sini. Kristen tu tinta jogiba. Hei asli. Prosong juga. Amin. So amar bihoy bagi kaum. Ti kira kerja sebab apa? Amin mana ki? Amin mana? Jisun yang Yesus Kristus bisah kori deh. Bah jisun yang bohisat Yesus Kristus bisah kori boh. Udar babo. Eta hok tu hasil lihat saya soi pola. Kianu iti purbe. Jadi kami dur bola silu. Dur bola mana ki hoki nae. Aru English word kisu man onu Bible onu bala dikha seje ohohai. Itu bujai seje amar hoti nae. Egarne Jisu Kristo e mori le amar stano. Amar hoti na sile. Kapol mane ala bhagor mane bhagor ro na hoy. Eno na hoy. Ala bhagor na hoy. Bahut dur ohohai. Jami ekun gori bolu manu. Jami papa dasu manusia papa dasi, aduh, aku kori pun luar ni. Di sini udar kori pun luar. Di sini udar kori pun luar. Di sini aku kori pun luar. Anji, ani Isra kori pun luar. Isra jani pun luar. Bible aku lihat si, ani Isra luar. Jauh luar. Lihat si jiwon, soy atau Surah ini bawa, jadi Yesus Kristus itu asal, mau bawa fitri le, an borfan nukuri le, gune umur usur loe ahimun warai, ni jodi Yesus le, manusia tani ni bawa, gune nahi bawa Yesus Kristus usur loe, gune u bisa nukuri bawa, karena asal je manusia Isa nahi Isa tani bawa. Itu mana bab jadi manusia Islam jadi bawa ini kunci. Kondusif apa ya sih? Percibi berkat mana gamot, bah stulat, bah jibinan kostu. Jadi mana kondusif baik? Itu Islam tak jadi. Itu yang bab. Dan ini gambar jibun orang desa Islam jangan. So, kami bab kau. Lihat saja kami dulu. Kami ohohai, ekor kori pun luar. Jadi esok malu mati kore, aduh dear PC, dear itu hei rasar. Kami wajar, nosto wajar, kori jar mati. Itu duka loh, itu bod beha loh, jadi bod duka loh, bod nosto loh. Kita mana itu, mana jodoh esok duka loh. Kita jadi ini manusia. Anji, uji bunuh hari. Phone jambu, phone mana dorik bunuh hari, mati bunuh hari, ekun kori bunuh hari. Just ini thaki bola gigi bos. Kui thaki bola gigi bos. Ekun mana lor sor kori bunuh hari. Itu haru juk kor kota, haru beran kota. Haru jenis ke, amar bun juk asih pa, teruk pa. Asih itu beran, kiju haru beran kota. Kalau jami ekun kori bunuh hari, kami lor sor kori bunuh hari. Kami isor loe. Jangan mengucu, jangan luar. Nisok itu dihar kodi pun luar. Jadi Isa yang amat, mana Isa ni dia, amar mana Isa pernah ni dia, kami ketiak Isa roy, macam Isa roy nama tu. Jadi Isa yang amat kohai nak pare, amat Isa tu ni dia, kami ketiak dia Isa roy nama, kami takin bapak. Jadi, hari itu sudah haram. Habis itu, ini bisalnya itu septic tank asal. Sini pun septic tank tu, semua bos tu bathroom orang, toilet orang, hey, tak ke? Ini tu papur itu mana sobi, pap, bodoh dia, papur macam mana? Mana yang berani? Habis, jadi papur itu, jadi papal, পাপ মানুহে ভাবে যে পাপ মানে নিম্বু পানী খোৱাৰ নিচিনা যে এইটো বহুত ভাল, মই বহুত ভাল লাগে, মোৰ বহুত ভাল লাগে এইটো খাই। কিন্তু আচলতে মানুহৰ মন নষ্ট হৈ গ'ল, সেইকাৰণে মানুহে ভাল পায় আৰু ভাবে যে ভাল পাপ ঠিক পাপ পাপক সহায় কৰি আছে। কিন্তু আচলতে পাপ মানে ছেপ্টিক টেংকৰ পানী মানে খোৱাৰ নিচিনা, যদি আমি পাপ কৰোঁ বহুত লেতেৰা। কিন্তু যদি এজন মানুহ পৰিব, যদি আপুনি পৰিব ছেপ্টিক টেংকত, বহুত বেয়া হ'ব, বহুত গোন্ধ হ'ব, ইনফেকশ্যন পাব পাৰে, বেমাৰ যাব পাৰে, এইটো বেয়া কথা। কিন্তু যদি আপুনি আনকি মানে তাৰ পৰা যাব নোৱাৰে, পলাব নোৱাৰে, থাকিব লাগিব, মই কি কৰা যায়, মই ইয়াৰ পৰা যাব নোৱাৰোঁ, এইটো আৰু বেয়া কথা। আৰু ঠিক তেনেকে আমি পাপত আছো, বহুত বেয়া অৱস্থাত আছো পাপ, কিন্তু আমি আনকি ঈশ্বৰলৈ যাব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ, আৰু সেইটো আমাৰ অৱস্থা, পাপী মানুহৰ অৱস্থা, আপোনাৰ অৱস্থা। যদি আপুনি পাপত আছে, এইটো আপোনাৰ অৱস্থা, পাপত আছে আৰু একো কৰিব নোৱাৰে। আৰু এই শব্দৰ পৰা দুৰ্বল, আমি দুৰ্বল, এই শব্দৰ পৰা এটা বস্তু শিকিব পাৰোঁ যে যীশু খ্ৰীষ্টই নৰখিলে আমাৰ কাৰণে। তেওঁ নাভাবিলে যে আচ্ছা যদি পাপ কৰিছে মই ইয়াতে ৰখি থাকিম, যে যদি সিহঁতে মোৰ ওচৰলৈ আহিব মই ৰক্ষা কৰিম, মই বচাম, কিন্তু নাহিলে যদি পাপত থাকি মই নাহোঁ, মই একো নকৰোঁ। যীশু খ্ৰীষ্টই নিজে আহিলে, তেওঁ মানে তেওঁৰ ইচ্ছা আছিলে আমাক ৰক্ষা কৰিবলৈ, আমাৰ ইচ্ছা নাছিলে, কিন্তু তেওঁৰ ইচ্ছা আছিলে। আমি দুৰ্বল আৰু আনকি আমাৰ ইচ্ছা নাই। আৰু আন এটা শব্দ আছে, দুটা শব্দ ইয়াত লিখা আছে, ভক্তিহীনবিলাক, ভক্তিহীনবিলাক লিখা আছে, ভক্তিহীনবিলাক মানে যিজনে ঈশ্বৰক মানে ভক্ত নকৰে, ঈশ্বৰক ভাল নাপায়, পাপী। আৰু আন এটা জাগা লিখা আছে আঠফলত যে আমি যেতিয়া আমি পাপী আছিলোঁ, পাপী ভক্তহীন বেয়া, এই দুটা শব্দ বুজাইছে যে ঈশ্বৰে যীশু খ্ৰীষ্টই এনেকেই নাভাবিলে কিমান ভাল মানুহ, বহুত ভাল মানুহ জগতত আছে, সেইকাৰণে মই বচাম যাতে মই কিবা লাভ পাম, এনে নহয়। আমি ভক্তহীন আছিলোঁ, আমি বেয়া পাপী আছিলোঁ। এইটো কথন যে আমি নিজকে উদ্ধাৰ কৰিব নোৱাৰোঁ, এনে নহয়, তাৰ ওপৰত আমি আনকি ঈশ্বৰক কৰোঁ, আমি পাপী, আমাৰ অন্তৰ বেয়া। এইটো এনে নহয় যে এজন মানুহ পৰি গ'ল আৰু দুখৰ কথা, পাপত পৰি আছে, কি কৰে যে বহুত দুখ হয়, এইটো বহুত বেচেৰা বেচেৰা মানুহ, এনে নহয়। আচলতে যেতিয়া আমি পাপ কৰোঁ, যেতিয়া মানুহ পাপত পৰে, তেওঁ নিজৰ দুখ, তেওঁ নিজৰ মানে সিদ্ধান্ত, নিজৰ পাপ, তেওঁ নিশ্চয় দুখৰ কথা, তেওঁ নিজৰ দুখ আছে। আমি মানুহ দৈষ্য, মানুহ বেয়া, মানুহ অহংকাৰী, খঙাল, স্বাৰ্থপৰ, এনেকুৱা বোৰৰ মানুহ মানে এনেকুৱা মানুহৰ কাৰণে যীশু খ্ৰীষ্টই প্ৰাণ দিলে, পাপী ভাল নহয়। যীশু খ্ৰীষ্টই কিয় আমাক সৃষ্টি কৰিলে, তেওঁৰ কাৰণে জীৱন যাপন কৰিবলৈ। যদি এজন মানুহ লাইট মানে ইলেক্ট্ৰিক দোকানত যাব, লাইট বাল্ব কিনিবলৈ যায়, কি হ'ব, এটা হেৰি আছে য'ত দোকানীজন সোমাই দিব আৰু অন কৰি দিব, চাবলৈ যে কাৰেণ্ট আছেনে নাই বা মানে কাম কৰি আছেনে নাই। যদি অন নহয়, যদি নজ্বলা নজ্বলে মানে কি হ'ব, আপুনি কিনিব নেকি, নাই নিকিনে, মোক নালাগে, কাম নকৰে, কি লাভ আছে। যদি এজন মানুহ যায় আৰু আনকি যেতিয়া চাই যে এইটো কাম নকৰে কিনিব আপুনি কি ভাবিব যে কিয় কিনিছে এইটো মানে অসহায় এইটো অসাৰ অসাৰ মানে কোনো ব্যৱহাৰ নাই একো লাভ নাই কিন্তু যীশুখ্ৰীষ্টই গৈছিল আমি ভাল নাছিল যীশুখ্ৰীষ্টই নাচালে যে আমালৈ চাই নেদেখিলে যে আমি ভাল যদি যদি মই কিছুমান মানুহ পাওঁ বহুত ভাল হ'ব আচলতে যীশুখ্ৰীষ্টৰ মানে এনেকুৱা ভাবা নাই বা যদি এটা মানে খেতিয়কক এটা পুকুৰ লাগে খেতিৰ কাৰণে যদি যায় দোকানত মানে পুকুৰৰ দোকানত যায় আৰু চব পুকুৰ চায় আৰু কি কেনেকুৱা পুকুৰ মানে হেৰি খেতিয়কক লাগিব ভাল পুকুৰ শক্তিশালী পুকুৰ স্বাস্থ্যৱান পুকুৰ কিন্তু যদি চায় একেকৈ চায় যে কেনেকুৱা 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 আৰু চব স্বাস্থ্যৱান ভাল শক্তিশালী পুকুৰ বা দিয়ে এৰি দিয়ে আৰু মানে মানে কোনো দূৰত যায় হেৰি দেখাবে যায় আৰু এটা সৰু কুকুৰ এটা বহুত ৰোগী কুকুৰ যাৰ নোম বেয়া যাৰ চকু বেয়া যাৰ বহুত ফুচি বহুত বেয়া বহুত ৰোগী মানে ভৰি ভঙা এনেকুৱা কুকুৰ দেখে যদি আৰু আনকি যেতিয়া খেতিয়কে মানে ধৰিবলৈ যায় কুকুৰে কামুৰি দিয়ে খেতিয়কে কি ভাবিব যে মই কিনিম নেকি নাই নিকিনে নিশ্চয় এৰি দিব কিন্তু যদি খেতিয়কে কিনে আপুনি কি ভাবিব যে কিয় কিনিব তাক কামুৰি দিলে কোনো লাভ নাই ভৰি ভঙা বেয়া কুকুৰো বেয়া আৰু আনকি মানে কুকুৰে যাব নিবিচাৰে খেতিয়কৰ লগত বা যদি দুজন মানে এটা স্বামী পত্নী যায় অৰফেনেজত যায় ছোৱালী বা ল'ৰা ল'বলৈ তুলি ল'বলৈ যদি যায় কেনেকুৱা ল'ৰা বা ছোৱালী ল'বলৈ ধুনীয়া নেকি প্ৰায়ভাগ মানুহে বেছিভাগ মানুহে ধুনীয়া ল'ৰা বা ধুনীয়া ছোৱালী মৰম লগা ভাল ছোৱালী ভাল ল'ৰা ল'ব কিন্তু যদি এটা পতি পত্নী যায় খুব বেয়া খুব দৃশ্য খুব পাপী ল'ৰা চায় খুব উচিত আৰু যেতিয়া লগ পায় ল'ৰাটোৱে মাৰিবলৈ চেষ্টা কৰে কামুৰিবলৈ চেষ্টা কৰে মানে অভিশাপ দিয়ে গালি দিয়ে যদি এইটো হয় আৰু এইটো হ'লে মানে মাইকী আৰু মতাই তুলি লয় কি ভাবিব যে কিয় লৈছে কিয় এনেকুৱা বেয়া গৰম হৈছে কিন্তু ঠিক তেনেকে ঈশ্বৰে কৰিলে ঈশ্বৰে আমাৰ পৰা কোনো লাভ নাপায় পাপী মানুহৰ পৰা কোনো লাভ নাপায় ঈশ্বৰে কৰিলে ঈশ্বৰে আমাক পাপী মানুহৰ কাৰণে যীশুখ্ৰীষ্টই মৰিলে ভাল মানুহৰ কাৰণে মৰা নাই যদি এজন মানুহ বন্দুক কিনিব বিচাৰে কিনিব বন্দুক কি বন্দুক বন্দুকে কি কৰিব লাগিব অকল এইফালে খুলি দিব লাগিব যদি খুলিয়ে এইফালে যায় বন্দুক বেয়া কোনো লাভ নাই কিন্তু এইটো মানে আমাৰ নিচিনা আমি আনকি ঈশ্বৰক সহায় নকৰোঁ আনকি ঈশ্বৰৰ বিৰুদ্ধে কাম কৰোঁ এটা শব্দ আছে দহ পদত কিয়নো যেতিয়া শত্ৰু আছে আন এটা শব্দবোৰ শত্ৰু আমি আমি ঈশ্বৰৰ শত্ৰু শত্ৰু মানে কি যদি মোৰ শত্ৰু আছে মানে যে এজন মানুহ আছে যাৰ চব যাৰ শক্তি আৰু ইচ্ছা মোৰ বিৰুদ্ধে নষ্ট কৰিবলৈ সংগ কৰিবলৈ ঘিন কৰে বেয়া পায় কষ্ট দিবলৈ চেষ্টা কৰে বা যুদ্ধত আচলতে শত্ৰুৰ এটা যুদ্ধৰ শব্দ যেতিয়া যুদ্ধ হয় মানে দুইটা দল থাকিব শত্রু, ইজনে ইজনৰ শত্রু হব। ঠিক তেনেকে আমি ঈশ্বৰৰ শত্রু, এইটো বুজাইছে যে আমি এইটো যুদ্ধত আছো ঈশ্বৰৰ বিৰুদ্ধে। এইটো বুজাইছে যে যেতিয়া আমি পাপ কৰো এইটো এনে ভুল নহয়, অকল ভুল নহয়, এইটো শত্ৰুতা, শত্ৰুভাৱ। যেতিয়া আমি পাপ কৰো আমি ঈশ্বৰৰ বিৰুদ্ধে শত্ৰু হৈ আছো। নিশ্চয় আমি ঈশ্বৰক ধ্বংস নকৰো, নোৱাৰিম, কিন্তু নোৱাৰিলেও আমি কৰো, মানুহে কৰো, এইটো বুজি পাইছে। আপুনি যদি যীশুখ্ৰীষ্টক বিশ্বাস কৰা নাই, আপুনি এইটো বুজি পাইছে নেকি, গম পাইছে যে আপুনি ঈশ্বৰৰ শত্ৰু, আৰু এইটো সঁচা। যদি আপুনি পাপ কৰি থাকে এইটো বুজাইছে যে আপুনি ঈশ্বৰৰ শত্ৰু। আপুনি ক'ব পাৰে যে মই নহয় নহয় মই পাপ কৰোঁ কিন্তু মই ঈশ্বৰক ঘৃণ নকৰোঁ। যীশুৱে ক'লে যে যদি এজন মানুহ মোক ভাল পায় তেওঁ মোৰ আইডিয়া মোৰ পালন কৰিব। এইটো নিশ্চয় সঁচা। যদি এজনী ছোৱালী কয় যে মা মই আপোনাক বহুত প্ৰেম কৰোঁ, বহুত ভাল পাওঁ মা, কিন্তু যেতিয়া মায়ে কয় তোমাৰ ৰুমটো চাফা কৰা, ছোৱালীয়ে ক'ব নাই নকৰোঁ যোৱা মই নকৰোঁ। যদি এইটো কয় এইটো বুজাইছে যে আচল প্ৰেম নাই। যদি আপুনি ঈশ্বৰৰ আজ্ঞাবোৰ পালন নকৰে একদম বাদ দিলে এইটো বুজাইছে যে ঈশ্বৰৰ কাৰণে প্ৰেম নাই, ঈশ্বৰৰ শত্ৰু হৈ গ'ল। আৰু যদি আপুনি বুজি নাপায় আপোনাৰ পাপ কিমান বেয়া, আপুনি বুজিব নোৱাৰে ঈশ্বৰৰ প্ৰেম। মানুহে প্ৰায় কয় ঈশ্বৰৰ প্ৰেমৰ ওপৰত, ঈশ্বৰৰ প্ৰেম, ঈশ্বৰৰ প্ৰেম আছে, কিন্তু আচলতে ইয়াত লিখা আছে কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেম প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপি আছিলোঁ তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে। প্ৰমাণটো কি? ঈশ্বৰৰ প্ৰেমৰ প্ৰমাণটো কি? যেতিয়া আমি পাপি আছিলোঁ যীশুখ্ৰীষ্টই প্ৰাণ দিলে। যেতিয়া আমি ধাৰ্মিক নাছিলোঁ, যদি আপুনি নিজকে ধাৰ্মিক বুলি ভাবে, ভাল বুলি ভাবে, ঈশ্বৰৰ প্ৰেমৰ বিষয়ে বুজিব নোৱাৰিব। এইটো প্ৰথম কথাটো হ'ল আমি, তাৰপিছত খ্ৰীষ্ট, যীশুখ্ৰীষ্ট। যদি এই মানে খেতিয়কে বা যদি লাইবল কিনিবলৈ মানুহজন জানে কি কব, কি কৰিব, পইচা দিব, কিবা দিব লাগিব। ঠিক তেনেকে আমাক পাবলৈ ঈশ্বৰে কিবা কিবা দিবলগীয়া হ'ব, কি দিবলগীয়া হ'ব, যীশুখ্ৰীষ্ট দিলে। আমাৰ মূল্য, আমাৰ ধৰ্ম হৈছে যীশুখ্ৰীষ্টৰ তেজ, যীশুখ্ৰীষ্টৰ প্ৰাণ, যীশুখ্ৰীষ্টৰ মানে ঈশ্বৰে যীশুখ্ৰীষ্টৰ প্ৰাণ মানে যীশুখ্ৰীষ্টৰ তেজ বলিদান দিবলগীয়া হ'ল আমাক উদ্ধাৰ কৰিবলৈ, আমাক পাবলৈ, আমাক উদ্ধাৰ কৰিবলৈ। যীশুখ্ৰীষ্ট কোন? মসীহ, খ্ৰীষ্ট মানে উদ্ধাৰ কৰ্তা, যিজনে ইছৰাইলী মানুহবিলাকে তাৰ কাৰণে ভয় আছিলে। তেওঁ ঈশ্বৰৰ পুত্ৰ, নিজে এশ শতাংশ ঈশ্বৰ, যিজনে তৰাবোৰ, ঘাট, গছ গছনি, মাছ, জন্তু, চৰাই সৃষ্টি কৰিলে, যিজন যীশুখ্ৰীষ্ট আমাৰ সৃষ্টিকৰ্তা, যিজনে আমাক বনালে, আমাৰ জীৱন দিলে, আমাক সকলো বস্তু দিয়ে, আমাক আমাক হেৰি মায়া দিয়ে, আমাক খাদ্য দিয়ে, খানা দিয়ে, সব বস্তু দিয়ে, জীৱনে দিয়ে, যীশুখ্ৰীষ্ট। যীশুখ্ৰীষ্ট গুণ, যীশুখ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ আহিলে স্বৰ্গৰ পৰা মানুহক উদ্ধাৰ কৰিবলৈ, আৰু যেতিয়া আহিল মানুহ হৈ গ'ল, এতিয়া মানুহৰ মানে ৰূপ, মানুহৰ শৰীৰ লৈ গ'ল। আৰু আচলতে তেওঁ নিষ্ঠাপ আছে, তেওঁ সবতকৈ এই পৃথিৱী ইতিহাসত সবতকৈ ডাঙৰ, সবতকৈ ৰুজপূৰ্ণ, সবতকৈ ভাল, সবতকৈ মহান মানুহ যে আমাৰ জগত আছিলে, সবতকৈ মূল্যৱান, সবতকৈ হেৰি ভাল, সবতকৈ ডাঙৰ, সবতকৈ গুৰুত্বপূৰ্ণ আৰু ঈশ্বৰে যীশুখ্ৰীষ্টক আমাৰ উদ্ধাৰৰ কাৰণে দিলে। আচ্ছা, কি লিখা আছে যীশুখ্ৰীষ্টৰ বিষয়ে? লিখা আছে ইয়াত যে যীশুখ্ৰীষ্টই তেতিয়া আগমনত লিখা আছে যেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে, তেওঁ প্ৰাণ দিলে, কি বুজাইছে যে তেওঁ মৰিল, তেওঁ মৃত্যু হ'ল, যীশুখ্ৰীষ্টৰ মৃত্যু হ'ল। আচ্ছা, ধৰক এটা উদাহৰণ আছে যে যদি আপুনি মানে চৌহাত বহি আছে, টিভি চাই আছে আৰু নিউজত এটা হেৰি হয় যে এজন মানুহ চৰকাৰে বা কোনোবাই ধৰিছে আৰু কোনোবাই টিভিত কয় যে আমি নিজৰ মানুহক মাৰিম, মানে নিৰ্দোষী হ'লেও দোষী হ'লে মাৰিম, আমি মাৰি পেলাম। কিন্তু যদি আপোনাৰ তেওঁ হেৰি আছে, সুযোগ আছে তাক উদ্ধাৰ কৰিবলৈ, তেখেতে টিভিত থকা মানুহবোৰে ক'লে যে আমি নিশ্চয় মাৰি পেলাম, কিন্তু যদি কোনোবাই গত আহিব আৰু তেওঁৰ স্থান সলনি কৰিব, ফ্ৰী হৈ যাব, মুকলি হৈ যাব আৰু আপুনি মৰিব, যিজনে আহিব তেওঁৰ স্থানত মৰিব, আপুনি যাব নেকি? মানে নাযায়, আপুনি নাযায় আৰু বহুত দূৰত আছে, কোনেও প্ৰায় কোনেও নাযায়। যদি এজন মানুহে যাব, এইটো বহুত আচৰিত কথা যে এজন মানুহে বেলেগৰ কাৰণে মৰিল, এইটো খুব ডাঙৰ, এইটো খুব মানে প্ৰেমৰ কথা। এইটো সহজ টিভি চাবলৈ আৰু ভাবিবলৈ যে এইটো এইটো বহুত দুখৰ, এইটো বহুত বেয়া, মানুহজন মৰিব, নিৰ্দোষী হ'লে মৰিব, বহুত বেয়া। কিন্তু মানে আচলতে উঠি তালৈ যাবলৈ খুব টান, খুব মানে প্ৰায় কোনেও নকৰে। আৰু এইটো লিখা আছে ইয়াৰ পৰা সাতবলৈ ধাৰ্মিক লোকৰ কাৰণে প্ৰায় কোনোজনে প্ৰাণ নিদিয়ে, সৎ লোকৰ কাৰণে প্ৰাণ দিবলৈ কি জানি কোনোবা কোনোজনৰ সাপ থাকিব পাৰে। এইটো হ'ব পাৰে যে কোনোবাই যাব আৰু স্থান সলনি কৰি মৰিব, কিন্তু প্ৰায় নকৰে। যদি এই টিভিত থকা মানুহজন মানে মৰিবলগীয়া মানুহজন যদি ধাৰ্মিক মানুহ, ভাল মহান মানুহ, আৰু আপুনি জানে যে মই এজন পাপী, মোৰ জীৱন বেয়া, আপুনি হ'ব পাৰে স্থান সলনি কৰিব। কিন্তু আৰু এইটো মানে আচৰিত কথা, যদি আপুনি কৰিব মানে পাপী হ'লে জীৱনত মানুহে ভাবিব মৃত্যুৰ পিছত যে বহুত ভাল পাপী, জীৱনত পাপী হ'লেও আচলতে সৎ মানুহ আছে আৰু দেৱী দেখাইছে শেষত তেওঁৰ মৃত্যু, যাতে মানে যে তেওঁ বেলেগৰ কাৰণে মৰিল। যদি আপুনি পাপী আৰু মৰিবলগীয়া মানুহজন ধাৰ্মিক, এইটো আচৰিত। কিন্তু যদি এই মানুহজন মানে আন এজন পাপী, ভাল মানুহ, বেয়া মানুহ, দোষী মানুহ, আপুনি হ'ব পাৰে নাজানে, কিন্তু যদি আপুনি এজন ধাৰ্মিক মানুহ, ভাল মানুহ, সৎ মানুহ, নিষ্পাপ মানুহ আৰু এই মানুহজন খুব বেয়া, খুব দস্যু, খুব জীৱনত পাপ কৰিছে, হত্যা কৰিছে বা ৰেপ কৰিছে বা বেলেগ বেলেগ অপৰাধ কৰিছে, আপুনি নিশ্চয় নাজায়। কিন্তু যীশুখ্ৰীষ্টই কৰিলে, যীশুৱে আনকি মানে অকল নিষ্পাপ নাছিল, ঈশ্বৰৰ পুত্ৰ আছিল, এই পৃথিৱীৰ সবতকৈ মূল্যৱান ডাঙৰ মানুহ, ঈশ্বৰৰ পুত্ৰ, নিজে ঈশ্বৰ, এইটো হৈছিল ক্ৰুচত। মৃত্যু মানে কি আসলে সবতকৈ ডাঙৰ ফল কি এই জগতত মানে প্ৰাইম মিনিষ্টাৰ নেকি প্ৰেচিডেণ্ট নেকি ৰজা আৰু মানে সবতকৈ তলত থকাটো কি ফলটো কি মানে নলা চাফা কৰা মানুহ বা জাবৰ মানুহ কেনেকুৱা মানুহ আপোনাৰ মতে সৰু বা হেৰি মানুহে ভাবিব যে এই যিজনে জাবৰ হয় বেচে সৰু মানুহৰ চকুত ঈশ্বৰৰ চকুত হ'ব নোৱাৰে কিন্তু মানুহৰ চকুত এইটো কথাই হয় যে যিজন মানুহ লেতেৰা কাম কৰে সৰু বা অলপ অলপ পইচা পায় সৰু মানুহৰ চকুত কিন্তু আনকি এই যদি এজন মানুহ মানে প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ হয় তেওঁ খুব মানুহৰ চকুত খুব ওপৰত আছে এই মানুহজনৰ খুব ওপৰত আছে এই নল চাফা কৰা মানুহৰ খুব ওপৰত কিন্তু যদি প্ৰধানমন্ত্ৰী মৰিব যাব একদম তলত যাব যদি যেতিয়া এজন মানুহ মৰে চব হেৰি চব মহিমা গুচি যাব তেওঁ মৰিল তেওঁ গুচি গ'ল ঈশ্বৰে নম্ৰ কৰা তেওঁ আৰু যীশুৱে আচলতে সবতকৈ ডাঙৰ বলত আছিল ঈশ্বৰৰ পুত্ৰ সব ক্ষমতা আছে বিশ্বপ্ৰবন্ধন এই বিশ্বপ্ৰবন্ধ চলায় জগত চলায় সব বস্তু চলায় সব বস্তু ধৰে সব বস্তু সৃষ্টি কৰিলে সব ক্ষমতা আছে কিন্তু যীশু খ্ৰীষ্টই খুব ওপৰৰ পৰা একদম ওপৰৰ পৰা একদম তললৈ গ'ল আৰু আনকি মৃত্যুলৈ গ'ল আৰু যীশু খ্ৰীষ্টৰ যদি আপুনি প্ৰাণ দিয়ে এইটো ডাঙৰ কথা যে আপুনি প্ৰাণ দিছে কিন্তু আপোনাৰ জীৱনটো ইমান মূল্যৱান নহয় যীশু খ্ৰীষ্টৰ মানে জীৱনৰ তুলনাত যীশু খ্ৰীষ্টৰ জীৱনটো সবতকৈ হেৰি ডাঙৰ মূল্যৱান সেইকাৰণে যেতিয়া যীশু খ্ৰীষ্টই এতিয়া প্ৰাণ দিলে এইটো খুব ডাঙৰ আছিল আচ্ছা যদি ধৰক যদি যদি মই এই চকীখনত বহি আছো আৰু যদি মই পৰি যাওঁ অলপ দুখ পাম চাগে অলপ বিষাম কিন্তু যদি মই ৰুফৰ পৰা ৰুফত মানে আজি আছো আৰু পৰি যাওঁ ইমান বেছি দুখ পাম যিমান ওপৰৰ পৰা মানুহ পৰিব সিমানেই দুখ পাব বেছি দুখ পাব যদি মই বিমানত উৰি আছো প্লেনত উৰি আছো আৰু যদি পৰি যাওঁ কিমান দুখ পাওঁ আৰু তেনেকে যীশু খ্ৰীষ্টই ইমান ওপৰৰ পৰা আহিলে ইমান তললৈ গ'ল ইমান নম্ৰ হৈ গ'ল সেইকাৰণে যীশু খ্ৰীষ্টৰ মৃত্যু খুব আচৰিত খুব হেৰি আছিলে যীশু খ্ৰীষ্টই মৰিলে একদম তলত আনকি মানে অকল মৰাৰ কথা নকয় যীশু খ্ৰীষ্টই আনকি পাপৰ অভিশাপ লৈছিল একদম তলত যীশু খ্ৰীষ্ট আমাৰ পাপ লৈছিল ঈশ্বৰৰ চকুত মানে ঈশ্বৰে যীশু খ্ৰীষ্টৰ পাপী হিচাপে ব্যৱহাৰ কৰিলে মাৰি দিলে আৰু লিখা আছে যে এইটো কিয় হৈছিল যীশু খ্ৰীষ্টই কিয় মৰিছিল আমাৰ কাৰণে লিখা আছে আমাৰ কাৰণে আপোন প্ৰাণ দিলে যীশু খ্ৰীষ্টৰ মানে মৃত্যুটো হ'বলগীয়া হ'ল যদি যীশু খ্ৰীষ্টই মৰা নাই আমাৰ উদ্ধাৰ নাই আমাৰ একো আশা নাই যীশু খ্ৰীষ্টৰ বাহিৰে উদ্ধাৰ নাই হ'বলগীয়া হ'ল যে মানুহে নিজে পাপৰ কাৰণে মৰিব নোৱাৰে যদি আপুনি নিজে পাপৰ কাৰণে শাস্তি পায় কি হ'ব নৰকত যাব আৰু অকল ঈশ্বৰে অকল ঈশ্বৰৰ পুত্ৰ আমাৰ স্থানত থিয় হ'ব পাৰিলে আনকি দুইটাই কৰিব নোৱাৰিলে, যদি মানে চবতকৈ শক্তিশালী দুটে মানে আহিব বিচাৰিলে আমি তাৰপিছত যীশু, তাৰপিছত খ্ৰীষ্ট, আৰু তাৰপিছত অন্তিমত শেষৰ শব্দটো হ'ব ঈশ্বৰ। ঈশ্বৰ লিখা আছে পুস্তকত তিনি অধ্যায়ত লিখা আছে যে যদি আমি পঢ়ো গম পাব যে যেতিয়া যীশু খ্ৰীষ্টই ক্ৰুচত মৰিলে ঈশ্বৰৰ ধাৰ্মিকতা দেখুওৱা হৈ গ'ল, যে আগৰ কালত অব্ৰাহাম কোন আছিল, এজন পাপী আছিল, কিন্তু যীশু খ্ৰীষ্টই মানে ঈশ্বৰে তেওঁক স্বৰ্গ গ্ৰহণ কৰিলে। কিয়, কিয় পাৰে? যদি তেওঁৰ পাপ আছে কিয় ধাৰ্মিক বুলি ক'ব পাৰে আৰু স্বৰ্গ গ্ৰহণ কৰিব পাৰে? আচলতে এইটো হৈছিল যেতিয়া যীশু খ্ৰীষ্ট মানে হেৰি ঈশ্বৰে বাৰে বাৰে বহুত মানুহক স্বৰ্গ গ্ৰহণ কৰিলে। ডায়ুদক এজন পাপী আছিল, ডায়ুদ এজন পাপী, বা বহুত মানুহক ঈশাক, জাকুব, বা যোচেফক সবকে মানে গ্ৰহণ কৰিলে স্বৰ্গত। কিয় পাৰিল? যদি সিহঁতৰ পাপ আছিল নৰকত যাবলগীয়া হ'ল, মানে যাব লাগিব, কিন্তু যেতিয়া যীশু খ্ৰীষ্ট ক্ৰুচত মৰিলে এইটো মানে গম পোৱা হৈ গ'ল, এতিয়া আমি বুজি পাইছো, সেইকাৰণে ঈশ্বৰে সিহঁতক ক্ষমা কৰিব পাৰিলে। এই আগৰ কালৰ মানুহবিলাকক মানে যিবিলাক তেওঁ উদ্ধাৰ কৰিলে সেইকাৰণে তেওঁ কৰিলে যীশু খ্ৰীষ্টৰ মৃত্যুৰ কাৰণে, কাৰণ তাতে যীশু খ্ৰীষ্টৰ ক্ৰুচত তেওঁৰ মৃত্যু চব পাপৰ চব শাস্তি তেওঁক দিলে, যাতে মানে আগৰ কালৰ মানুহক দিবলগীয়া নহ'ব। আৰু আনকি যিজনে তেওঁক যীশুখ্ৰীষ্টক বিশ্বাস কৰিব ভৱিষ্যত সিহঁতক কোনো শাস্তি দিব নালাগিব, শাস্তি দিবলগীয়া নহ'ব। আৰু তেনেকে হেৰি এই পাঁচ অধ্যায়ত লিখা আছে যে তেওঁ যীশু ঈশ্বৰৰ ধাৰ্মিকতা দেখা গ'ল ক্ৰুচত, আৰু যীশু ঈশ্বৰৰ প্ৰেম দেখা গ'ল ক্ৰুচত। এইটো এটা প্ৰমাণ আছিলে যে ঈশ্বৰৰ বহুত প্ৰেম আছে। তো ঈশ্বৰৰ প্ৰেম নিশ্চয় সৃষ্টি মানে কালৰ পৰা এতিয়ালৈকে মানে তেওঁৰ প্ৰেম আছে, আৰু ক্ৰুচলৈকে তেওঁৰ প্ৰেম আছে, এতিয়ালৈকে প্ৰেম আছে। কিন্তু আৰু দেখা গৈছে পুৰণি নিয়মত লিখা আছে ঈশ্বৰৰ প্ৰেমৰ বিষয়ে, কিন্তু কিমান ডাঙৰ এটা প্ৰমাণ দিয়ে নহয় পুৰণি নিয়মত। বহুত বাৰে বাৰে ঈশ্বৰৰ প্ৰেমৰ বিষয়ে লিখা গ'ল পুৰণি নিয়মত, কিন্তু যেতিয়া যীশুখ্ৰীষ্টই ক্ৰুচত পৰিলে ঈশ্বৰৰ প্ৰেম ইমান একদম সম্পূৰ্ণৰূপে দেখা গৈছে, লুকুৱা নাৰাখিলে যেতিয়া ক্ৰুচত আছিলে। যেতিয়া হেৰি এইটো এটা উদাহৰণ প্ৰমাণ যে ঈশ্বৰৰ প্ৰেম ইমান গভীৰ যে ঈশ্বৰ নিজে আহিব, ঈশ্বৰ নিজে মৰিব মানুহৰ কাষত। যদি এজন হেৰি পেইণ্টাৰ কি বুলি কয় পেইণ্টাৰ যিজনে ছবি আঁকে ভালদৰে আঁকে ছবি পেইণ্টেৰে ৰঙেৰে, যদি এজন পেইণ্টাৰ বুলি কয় আমি কওঁ ইংলিছত, যদি পেইণ্টিং যদি ছবি আঁকে বহুত ভাল ছবি আঁকে, খুব বিখ্যাত মানুহ যে ইমান ভাল ভাল ছবি আঁকিব পাৰে, যদি এটা মানে মাহৰ কাৰণে খুব মানে কিছু মাহৰ কাৰণে কাম কৰি আছে, বছৰৰ কাৰণে কাম কৰি আছে, এই ছবি আঁকি আছে, বহুত চেষ্টা কৰি আছে, মন দি আছে, যদি এদিন মানে গোট খায় বহুত মানুহ সহ মানুহ গোট খায় আৰু এইটো ছবি চাবলৈ আহিছে, ইজন বহুত বিখ্যাত মানে পেইণ্টাৰ, ছবি অঁকা মানুহজন। আৰু এইটো তাৰ মানে পেইণ্টিঙৰ ওপৰত এটা হেৰি কাপোৰ থাকিব চাগে। পেইণ্টিং আছে, নিশ্চয় আছে, কিন্তু দেখা যোৱা নাই। কাপোৰ আছে, যেতিয়া মানুহজন দেখাব বিচাৰে তেওঁ কি কৰিব, এনেকে কৰিব, কোলা হৈ যাব আৰু চব মানুহে চাব আৰু ইমান ভাল ধুনীয়া। এনেকে ঈশ্বৰে কৰিলে, কৃষ্ণ ঈশ্বৰৰ প্ৰেম বুৰণি নিয়মত তেওঁ প্ৰেম আছিল, তেওঁৰ লোকবিলাক মানুহবিলাকৰ কাৰণে তেওঁৰ প্ৰেম আছিল। কিন্তু ইমান স্পষ্টকৈ দেখা যোৱা নাছিলে, কিন্তু যেতিয়া যীশুখ্ৰীষ্টই মৰিলে এইটো হৈছিল, যীশু মানে ঈশ্বৰে মানে কাপোৰ খুলি দিছে, সম্পূৰ্ণৰূপে তেওঁৰ প্ৰেম দেখাই দিছে ক্ৰুচেৰে, যীশুখ্ৰীষ্টৰ ক্ৰুচেৰে। আৰু যদি এইটো ক্ৰুচ হৈছিল মানে এটা এখন খিৰিকীৰ নিচিনা, যাৰ দ্বাৰাই আমি চাব পাৰোঁ ঈশ্বৰৰ অন্তৰলৈ, যে ঈশ্বৰৰ অন্তৰত কি আছে, ঈশ্বৰৰ হৃদয়ত কি আছে। যদি আমি ক্ৰুচত চাওঁ, এইটো এটা খিৰিকীৰ নিচিনা, এখন খিৰিকীৰ নিচিনা আমি চাব পাৰোঁ যে ঈশ্বৰৰ অন্তৰত প্ৰেম আছে। কাৰণ ঈশ্বৰে কোনো লাভ নাপাব যদি ঈশ্বৰে আমাক পায়, লাভ নহ'ব। ঈশ্বৰে আমাক সহায় কৰিব যাতে আমি হেৰি উদ্ধাৰ পাম। ঈশ্বৰে সব কাম কৰিব থাকিব, আমি একো কৰিব নোৱাৰোঁ, ঈশ্বৰৰ লাভ নাই। কিন্তু লাভ মানে নাপালেও সহায় কৰে। ইমান মূল্যৱান বস্তু দিলে, তেওঁৰ পুত্ৰকে দিলে আমাৰ কাৰণে, বাকী মানুহৰ কাৰণে। আৰু সেই কামত ক্ৰুচত দেখা গৈছে যে ঈশ্বৰৰ কিমান প্ৰেম আছে, ঈশ্বৰৰ সেই প্ৰেম নিস্বাৰ্থ, স্বাৰ্থপৰ নহয়। তেওঁ একো লাভ নাপাব। যেতিয়া মানুহে ইজনে ইজনক প্ৰেম কৰে, মানে প্ৰেম বুলি মানুহে কয়, আচল প্ৰেম নহয়। মানুহে অকল ফোন কৰিব আৰু ঘৰত আহিব কিবা পাবলৈ, বা মা দেউতাক ফোন কৰিব কিবা পাব, এইটো আচল প্ৰেম নহয়। আচল প্ৰেম নিস্বাৰ্থ, মানে স্বাৰ্থপৰ নহয়। আনকি যদি মই একো নাপাওঁ, মই প্ৰেম কৰিম, মই সহায় কৰিম, এইটো ঈশ্বৰে কৰে, কৃষ্ণ। আৰু ঈশ্বৰৰ প্ৰেম কেনেকুৱা, ঈশ্বৰৰ প্ৰেমে কাম কৰে। মানুহে প্ৰায় মুখেৰে কয়, আমি মানুহে প্ৰায় কয় মুখেৰে যে মই তোমাক প্ৰেম কৰোঁ, মই মানুহক প্ৰেম কৰোঁ, কিন্তু একো নকৰে কামৰ কাৰণে, মানে প্ৰেমৰ কাৰণে। যদি মই কওঁ যে মই মানুহজনক প্ৰেম কৰোঁ, কিন্তু একো সহায় কৰিব নিবিচাৰোঁ, চেষ্টা নকৰোঁ, কিন্তু আচল প্ৰেম হ'ব নোৱাৰে। যদি মই পাৰোঁ, সহায় কৰিব লাগিব, চেষ্টা কৰিব লাগিব। এইটো আমি মানে ঈশ্বৰৰ নিচিনা হ'ব লাগিব, মানে এই ক্ষেত্ৰত যে ঈশ্বৰৰ প্ৰেম কেনেকুৱা, আমি আমি ঠিক তেনেকুৱা, আমাৰ তেনেকুৱা প্ৰেম থাকিব লাগিব যেনেকুৱা প্ৰেম ঈশ্বৰৰ আছে। আৰু ঈশ্বৰৰ প্ৰেম আন এটা কথা, ঈশ্বৰৰ প্ৰেমৰ ওপৰত যে ঈশ্বৰৰ প্ৰেম সীমাহীন, অসীম, কোনো সীমা নাই। মানুহে যদি মই এই মানুহজনক ভাল পায়, ভাল পাওঁ, মই অলপ সহায় কৰোঁ, কিন্তু মানুহে প্ৰায় ৰখিব যে মই আৰু নকৰোঁ। যদি মই এই মানুহজন বেমাৰী আৰু মই গম নাপালোঁ যে আৰু মই প্ৰেম কৰোঁ, সহায় কৰিব চেষ্টা কৰি আছোঁ, কিন্তু মোৰ পইচা নাই, মোৰ পইচা কম আছে, মই কৰিব নোৱাৰোঁ, মই বাদ দিছোঁ, মানুহে প্ৰায় বাদ দিয়ে। কিন্তু ঈশ্বৰে বাদ নিদিয়ে, যেতিয়া তেওঁৰ প্ৰেম, যেতিয়া এজনক প্ৰেম কৰে, মানে যিয়ে নহওক তেওঁ প্ৰেম কৰিব, তেওঁ সহায় কৰিব, কোনো সীমা নাই। আৰু এইটো দেখা গৈছে ক্ৰুচত যে ঈশ্বৰৰ প্ৰেম সীমা নাই, কেতিয়াও নৰখে। কাৰণ ঈশ্বৰে তেওঁৰ সবতকৈ মূল্যৱান বস্তু দিলে কষ্ট নহয় মানুহ যীশু খ্ৰীষ্ট ঈশ্বৰ আছে তো মই প্ৰায় শেষ হৈ আছো কিন্তু ইয়াৰ পৰা কি বুজিব পাৰোঁ আচ্ছা এটা কথা লিখা আছে মূল কথা যে আমি শিকিব পাৰোঁ হৈছে যে ঈশ্বৰৰ প্ৰেম আছে মানুহৰ কাৰণে ঈশ্বৰৰ বহুত প্ৰেম আছে পাপী মানুহৰ কাৰণে যীশু খ্ৰীষ্টই আহিলে ধাৰ্মিক মানুহক উদ্ধাৰ কৰিবলৈ নহয় পাপী মানুহক উদ্ধাৰ কৰিবলৈ বেয়া মানুহ লেতেৰা মানুহ এইটো আমাৰ মূল কথা এইটো দেখা গৈছে এই তিনিটা পদত এঘাৰটা পদত যে যীশু খ্ৰীষ্টৰ বহুত প্ৰেম আছে মানে ঈশ্বৰৰ বহুত প্ৰেম আছে সেইকাৰণে যীশু খ্ৰীষ্টৰ মৃত্যু সবতকৈ ডাঙৰ ঘটনা সবতকৈ মহান ঘটনা কাম তেওঁ কৰিলে তেওঁৰ প্ৰেম প্ৰেমৰ এটা প্ৰমাণ দিবলৈ কাৰণে এটা হেৰি পাঁচ পদ ঈশ্বৰৰ প্ৰেম বাকী দিয়া হৈছে তো এইটো বুজাইছে কি এইটো বুজাইছে যে মানুহে প্ৰায় হেৰি ঈশ্বৰ প্ৰেমৰ বিষয়ে শুনে আপোনালোকে নিশ্চয় শুনিছে ঈশ্বৰৰ প্ৰেমৰ বিষয়ে যীশুখ্ৰীষ্টৰ মৃত্যুৰ বিষয়ে আৰু নিশ্চয় অলপ অলপ বুজি পায় যে যীশুখ্ৰীষ্ট আমাৰ স্থানত মৰিলে আমাৰ পাপৰ কাৰণে কিন্তু আপুনি অনুভৱ কৰিছে নেকি এইটো এই পদ বুজাইছে যে আমি আমি অনুভৱ কৰোঁ যে এই বলিদানটো কিমান গভীৰ কিমান ভাল যদি যেতিয়া আপুনি যীশুখ্ৰীষ্টৰ ক্ৰুছৰ বিষয়ে শুনে ইমান ভাল লাগে কিন্তু ইমান প্ৰেম নালাগে যে ঈশ্বৰৰ প্ৰেম কি ইমান গভীৰ অসীম প্ৰেম যদি আপুনি অনুভৱ কৰা নাই আপুনি নিজে অনুভৱ কৰিছে আপুনি নিজেই জানে নেকি যে ঈশ্বৰৰ প্ৰেম আছে বা আপুনি অকল শুনিছে খ্ৰীষ্টান মানুহৰ পৰা আপুনি নিজে জানিব লাগিব যেতিয়া এজন মানুহ উদ্ধাৰ পাব কি হ'ব তেওঁ নিশ্চয় গম পাব আপুনি কিমান প্ৰেম আছে যেতিয়া ক্ৰুছত চাব গম পাব বুজি পাব যে ক্ৰুছত ঈশ্বৰে মোক কিমান প্ৰেম দেখাইছে ঈশ্বৰে কিয় মোৰ কাৰণে এজন পাপীৰ কাৰণে মৰিব মানে তেওঁ পুত্ৰ কিয় মৰিব যেতিয়া এজন মানুহ উদ্ধাৰ পায় ঈশ্বৰৰ প্ৰেম গভীৰ আপুনি নিজে অনুভৱ কৰিছে আপুনি নিজে জানে নেকি আপুনি অকল শুনিছে বেলেগৰ পৰা আপুনি নিজে জানিব লাগিব নিজে বিশ্বাস কৰিব লাগিব যেতিয়া মই বিশ্বাস কৰিলোঁ আগত মই বিশ্বাস কৰাৰ আগতে মই শুনিছোঁ মই আনকি যীশু খ্ৰীষ্টৰ কিছুমান চিনেমা চালোঁ খুব মানে দেখাইছে চিনেমাত দেখা গ'ল যে যীশুখ্ৰীষ্টৰ অৱস্থা যেতিয়া তেওঁ মৰি আছিল মানুহে তেওঁক চাবুকেৰে মাৰি আছিল তেনেকুৱা অৱস্থা আৰু বহুত বেয়া লাগে মোৰ বেয়া লাগে যে যীশুখ্ৰীষ্টই প্ৰেম কৰিছিল যীশুখ্ৰীষ্টৰ ইমান ইমান হেৰি ভাল কাম কৰিছিল কিন্তু পিছত মনৰ পৰা গুচি গ'ল আৰু আচলতে গভীৰভাৱে মই বুজি পোৱা নাছিল মানে ঈশ্বৰৰ প্ৰেমৰ বিষয়ে যেতিয়া মই গম পালোঁ যেতিয়া মই এটা সৰু বাৰ্তা শুনিলোঁ যে যীশু ঈশ্বৰে যীশুখ্ৰীষ্টক ব্যৱহাৰ কৰিলে পাপী হিচাপে যাতে তেওঁ মোক ব্যৱহাৰ কৰিব পাৰিব মানে নিজ পাপী হিচাপে যীশুখ্ৰীষ্ট হিচাপে ইমান প্ৰেম লাগিল যে আচৰিত ঈশ্বৰে কিয় মোৰ কাৰণে তেওঁৰ পুত্ৰ পঠাই দিব বলিদান কৰিব, ঈশ্বৰে আমাক শিকাব পাৰে। আৰু এইটো মানে যে এই ফল পাঁচ ফল আমাক দিয়া পবিত্ৰ আত্মাৰ দ্বাৰাই আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকী দিয়া হ'ব। যেতিয়া ঈশ্বৰৰ প্ৰেম বাকী দিয়া হ'ব, বাকী দিয়া হ'ব থাকিব, পবিত্ৰ আত্মাই কৰিব। আপুনি কি ভাবিব, আপুনি কি ভাবে যে যে ঈশ্বৰে মোক এইটো ঠিক, ঈশ্বৰে যীশুখ্ৰীষ্টই মোৰ পাপৰ কাৰণে মোক উদ্ধাৰ কৰিবলৈ আহিলে, মৰিলে, এইটো ঠিক, এইটো ভাল, কাৰণ মই ভাল, উদ্ধাৰ কৰিবই লাগে, এইটো ঠিক আছে, এইটো ভাল, কাৰণ মই বলিও পালাম, মই ভাল, ঈশ্বৰে মোৰ পৰা সহায় পাব, মই ভক্তি এজন ভাল মানুহ। আপুনি এনেকে ভাবে নেকি? আচলতে এইটো সঁচা নহয়। আপুনি গম পাব লাগিব যে মই যোগ্য নহয়, মই ভাল নহয়, ঈশ্বৰে মোক উদ্ধাৰ কৰিব নালাগে। যদি যদি কৰি আচৰি যে কিয় কৰিব, আচলতে কৰিছে নিজৰ প্ৰেম দেখাবলৈ। যদি এজন মানুহ বজাৰত যায় চব্জি কিনিবলৈ আৰু মানে গেলা বেয়া চব্জি আছে, কিনিব নেকি? কোনেও নিকিনে, কিয়? কি লাভ আছে? খাব নোৱাৰে, একো কৰিব নোৱাৰে, পেলাই দিব লাগিব। কিন্তু ঈশ্বৰে আমাক এই অৱস্থাত বচাইছে, কিনিছে তেওঁৰ পুত্ৰৰ তেজৰ তেজেৰে। ইমান ডাঙৰ বস্তু মানুহ দিলে আমাক কিনিবলৈ পাপৰ পৰা। আৰু আপুনি বুজিব লাগিব যে আপুনি হেৰি ব্যৱহাৰ নাই, আপুনি মূল্যৱান নহয়, কিন্তু ঈশ্বৰে মূল্য দিছে। ঈশ্বৰে আমাৰ কাৰণে পুত্ৰ পঠাই দিলে। আৰু অন্তিমত মই কওঁ বিশ্বাসী মানুহক যে যদি বাইবেলত লিখা আছে মানে আমাৰ মূল কাৰণ, খ্ৰীষ্টান মানুহৰ মূল কাৰণ মানে সেৱা কাৰ্য কৰিবলৈ কৰিবৰ কাৰণে হ'ব লাগে যে আমি যীশুখ্ৰীষ্টক প্ৰেম কৰোঁ, কাৰণ তেওঁ আমাক প্ৰেম কৰে, প্ৰেম কৰিছে। প্ৰেম আমাৰ মূল মানে কাৰণ হ'ব লাগে, প্ৰেম। বাইবেলত এনেকে লিখা আছে, কি কৰিব লাগিব? আমি খুব মন দি চাব লাগিব, শিকিব লাগিব, বুজিব লাগিব যে ঈশ্বৰৰ প্ৰেম যীশুখ্ৰীষ্টৰ মৃত্যুৰে, বিশেষকৈ তেওঁৰ মৃত্যুৰে যি প্ৰেম দেখা গৈছে, ঈশ্বৰৰ প্ৰেম কেনেকুৱা, ঈশ্বৰৰ প্ৰেম কিমান ডাঙৰ, কিমান গভীৰ, এইটো বুজিব লাগিব, চেষ্টা কৰিব লাগিব বুজিবলৈ। আৰু যেতিয়া আমি গম পাওঁ আমাৰ হৃদয়ে প্ৰেম বাকী দিয়া হ'ব, আৰু সাহ পাম ঈশ্বৰৰ কিবা কাৰ্য কৰিবলৈ, ঈশ্বৰৰ আইডিয়াবোৰ গ্ৰহণ কৰিবলৈ। শেষ হৈছে।